এয়া আকাশবাণী গুৱাহাটী। পুৱা উজনি অসমৰ বাতৰিত কৈছো সমুজ্জ্বল ভৰদ্বাজে। সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ উত্তৰ বহীত পৰীক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন জটিল হোৱা বুলি বৰপেটা বৰদোৱা ভ্ৰমণ কৰাৰ সময়ত তেওঁক শিক্ষাৰ্থীসকলে ওজৰ আপত্তি দিছিল। শিক্ষাৰ্থীসকলৰ এই অভিযোগৰ ভিত্তিত তেওঁ বিষয়টো পৰ্যালোচনা কৰিবলৈ ছেবাৰ অধ্যক্ষক পৰামৰ্শ দিয়া বুলি উল্লেখ কৰে। ছেবাৰ অধ্যক্ষগৰাকীৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখনৰ শৈলী যোৱা বছৰৰ পৰা কিছু সাল সলনি কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱাৰ ব্যৱস্থা হিচাপে এনে কৰা ভাল হৈছে যদিও ইয়াৰ ফলত যদি শিক্ষাৰ্থীসকলক পৰীক্ষাত অনুত্তীৰ্ণ হ'বলগীয়া হয় তেন্তে সেয়া দুখৰ কথা হ'ব বুলি তেওঁ উল্লেখ কৰে। সেয়ে অন্যান্য বিষয়ৰ পৰীক্ষা ভাল হোৱা পৰীক্ষাৰ্থীসকলক সমাজ বিজ্ঞানৰ পৰীক্ষাত অতিৰিক্ত নম্বৰৰ সুবিধা কৰি দিবলৈ ছেবাৰ অধ্যক্ষগৰাকীক তেওঁ অনুৰোধ জনাইছে বুলি সদৰী কৰিছে। আনহাতে অহা 20 মাৰ্চত ডিব্ৰুগড়ত হ'বলগীয়া মন্ত্ৰীসভাৰ বৈঠকত 50 গৰাকী ছাত্ৰ ছাত্ৰী থকা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহতো প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো আলোচনা কৰি এই বিষয়ত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। উজনি অসমৰ 4খন জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আৰু MG NREGA আঁচনি ৰূপায়ণৰ নামত 2004 চনৰ পৰা 2018 চনলৈ প্ৰায় 500 কোটি টকাৰ অপব্যৱহাৰ হোৱা বুলি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে দিয়া প্ৰতিবেদনৰ ভিত্তিত আমগুৰি নৱনিৰ্মাণ সমিতিয়ে ইয়াৰ তদন্ত বিচাৰি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে 2022 চনৰ 25 নৱেম্বৰত ৰাজ্য চৰকাৰক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দি আবেদনখন নিষ্পত্তি কৰিছিল। চৰকাৰে দুবছৰৰো অধিক সময় জুৰি এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমিতিখনে শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 2024 বৰ্ষৰ চীফ মিনিষ্টাৰ্ছ গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ 3গৰাকী ছাত্ৰী ইউৰোপৰ ক্ৰোৱেছিয়াৰ জোচিপ জুৰাজ স্কৰচমায়াৰ অচিজেক বিশ্ববিদ্যালয়লৈ পৰিৱেশ বিষয়ক হ্ৰস্বকালীন প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু পৃষ্ঠপোষক এডুপেক্ট সংস্থাৰ এনে পদক্ষেপৰ বাবে লখিমপুৰ বালিকা মহাবিদ্যালয় সংশ্লিষ্ট ব্যক্তি আৰু কৰ্তৃপক্ষৰ শলাগ লৈছে। এই সুবিধা লাভ কৰা ছাত্ৰীকেইগৰাকী হৈছে ৰিবিকা চুংক্ৰাং, সোণমণি কামান আৰু চন্দ্ৰাণী গোস্বামী। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ 2 সপ্তাহৰ পৰা NHPCয়ে বিদ্যুৎ উৎপাদন কৰাৰ বাবে সাজু হৈছে। 2000 মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। NHPCয়ে প্ৰথম পৰ্যায়ত প্ৰকল্পটো 3টা ইউনিট কাৰ্যক্ষম কৰি 750 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। 11 নাইবা 12 এপ্ৰিলৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰি 2026-27 বৰ্ষৰ পৰা প্ৰকল্পটোৰ আটাইকেইটা ইউনিট কাৰ্যক্ষম কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৱে অহা মাহত বিদ্যুৎ উৎপাদন কৰিবলগীয়া 3টা ইউনিটৰ পৰীক্ষা চলিত মাহৰ 3টা সপ্তাহৰ আৰম্ভণিতে সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃতপাল সিঙৰ লগতে 7জন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ প্ৰক্ৰিয়া কালি আৰম্ভ হয়। কালি অমৃতপাল সিঙৰ 3জন সহযোগীক মুকলি কৰি দিয়া হয়। লোককেইজনক অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ডিব্ৰুগড় আদালতত হাজিৰ কৰি পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। ইয়াৰ পাছতে তেওঁলোকৰ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আজি 2জন আৰু কাইলৈ 3জন বন্দীক মুকলি কৰি দিয়া হ'ব বুলিও জানিব পৰা গৈছে। তেওঁলোকক 2দিন ধৰি ডিব্ৰুগড়ত বাহৰ পাতি থকা 25জনীয়া পঞ্জাৱ আৰক্ষী দলে পুনৰ পঞ্জাৱলৈ লৈ যোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সিং আৰু তেওঁৰ 9জন সহযোগীৰ ভিতৰত 7জনৰ ওপৰত বলবৎ হৈ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাৱ চৰকাৰে সিদ্ধান্ত লৈছে। প্ৰখ্যাত DI কালাৰিষ্ট তথা অনলাইন গ্ৰাফিক ডিজাইনাৰ সুজিত বৰাৰ কালি মুম্বাইৰ ভক্তি বেদান্ত চিকিৎসালয়ত দেহাৱসান ঘটে। VCP মায়'পেথী নামৰ বিৰল অৱক্ষয় জিনীয় ৰোগত আক্ৰান্ত বৰাই শতাধিক হিন্দী, মাৰাঠী আৰু অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবাখনো ধাৰাবাহিকত কৰা কামৰ বাবে সুখ্যাতি অৰ্জন কৰিছিল। 3চুকীয়া জিলাৰ মাকুমৰ সন্তান বৰাৰ কেইখনমান হিন্দী চলচ্চিত্ৰ হ'ল কাহুনা প্যাৰ হে, পৰদেশ, হম দিল দে চুকেশনম ইত্যাদি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।